মথি অধ্যায় ১৮। সেই সময়তে শিষ্যবিলাকে যীশুৰ ওচৰলৈ আহি সুধিলে,
স্বৰ্গৰাজ্যত কোন শ্ৰেষ্ঠ?
তাতে তেওঁ ল'ৰা আদিক ওচৰলৈ মাতি তেওঁলোকৰ মাজত থৈ ক'লে,
মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোক যদি ঘূৰি শিশুবিলাকৰ নিচিনা নোহোৱা, তেন্তে স্বৰ্গৰাজ্যত কোনোমতে সোমাবলৈ নাপাবা। এতেকে যিকোনোৱে এই ল'ৰাটিৰ নিচিনা নিজকে সৰু কৰে, তেওঁহে স্বৰ্গৰাজ্যত শ্ৰেষ্ঠ। আৰু যিকোনোৱে এনে ল'ৰা এটিক মোৰ নামেৰে গ্ৰহণ কৰে, তেওঁ মোকেই গ্ৰহণ কৰে। কিন্তু যিকোনোৱে মোত বিশ্বাস কৰা এই সৰুবিলাকৰ মাজৰ এজনৰ বিঘিনি জন্মায়, তাতকৈ তেওঁৰ ডিঙিত ডাঙৰ জাত আৰি অগাধ সমুদ্ৰত তাক ডুবাই দিয়াই তালৈ ভাল। বিঘিনিৰ কাৰণেই জগতৰ সন্তাপ, কিয়নো বিঘিনি অৱশ্যে হ'ব, কিন্তু যি মানুহৰ দ্বাৰাই বিঘিনি হয় তাৰ সন্তাপ হ'ব। এতেকে তোমাৰ হাত বা ভৰিয়ে যদি তোমাৰ বিঘিনি জন্মায়, তেন্তে তাক কাটি তোমাৰ পৰা দলিয়াই পেলোৱা। দুহতীয়া বা দুভৰীয়া হৈ অনন্ত জুইত পেলোৱা হোৱাতকৈ কোঙা বা খুৰা হৈ জীৱনত সোমোৱাই তোমাৰ ভাল। আৰু তোমাৰ চকুৱে যদি তোমাৰ বিঘিনি জন্মায়, তেন্তে তাকো কাঢ়ি তোমাৰ পৰা দলিয়াই পেলোৱা। দুচকুৱা হৈ অগ্নিময় নৰকত পেলোৱা হোৱাতকৈ এচকুৱা হৈ জীৱনত সোমোৱাই তোমাৰ ভাল। সাৱধান হোৱা, তোমালোকে এই সৰুবিলাকৰ মাজৰ এজনকো হেয় জ্ঞান নকৰিবা, কিয়নো মই তোমালোকক কওঁ, স্বৰ্গত সিহঁতৰ দূতবিলাকে স্বৰ্গত থকা মোৰ পিতৃৰ মুখ সদায় দেখা পায়। তোমালোকৰ মনে কি ধৰে? কোনো মানুহৰ এশ মেৰ থাকিলে তাৰ মাজৰ যদি এটা ভ্ৰান্ত হৈ যায়, তেন্তে তেওঁ সেই ৯৯টা মেৰ পৰ্বতৰ ওপৰত এৰি গৈ সেই ভ্ৰান্ত হৈ যোৱাটোক নিবিচাৰিবনে? আৰু যদি তাক কেনেবাকৈ পায়, তেন্তে মই তোমালোকক স্বৰূপকৈ কওঁ, অপথে নোযোৱা সেই ৯৯টা মেৰতকৈ সেই মেৰটোত তেওঁৰ অধিক আনন্দ জন্মে। সেইদৰেই এই সৰুবিলাকৰ মাজৰ এটিও নষ্ট হোৱাটো স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে ইচ্ছা নাই। কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ অহিতে অপৰাধ কৰে, তেন্তে তুমি গৈ তেওঁ অকলে থাকোঁতে তেওঁক অনুযোগ কৰিবা। তেওঁ যদি তোমাৰ কথা শুনে, তেন্তে তোমাৰ ভায়েৰাক পালা। কিন্তু যদি নুশুনে, তেন্তে যিহতে দুই তিনিজন সাক্ষীৰ মুখে সকলো কথা নিশ্চয় হয়, সেই নিমিত্তে আৰু এজন বা দুজনৰ লগত লৈ যাবা। আৰু তেওঁ যদি তেওঁলোককো নামানে, তেন্তে মণ্ডলীৰ আগত জনাবা। মণ্ডলীৰ কথাও যদি নামানে, তেন্তে তেওঁ তোমালৈ পৰজাতি আৰু কৰ তোলাৰ নিচিনা হওক। মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকে পৃথিৱীত যিহকে বন্ধ কৰা, সেয়ে স্বৰ্গতো বন্ধ হ'ব, আৰু পৃথিৱীত যিহকে মুকলি কৰা, সেয়ে স্বৰ্গতো মুকলি হ'ব। পুনৰাই মই তোমালোকক কওঁ, পৃথিৱীত তোমালোকৰ দুজনৰ যদি প্ৰাৰ্থনীয় কোনো বিষয়ত একমন হয়, তেন্তে স্বৰ্গত থকা মোৰ পিতৃ দ্বাৰাই তেওঁলোকলৈ তাক সিদ্ধ কৰা হ'ব। কিয়নো যি ঠাইত দুই বা তিনিজন মোৰ নামেৰে গোট খোৱা হয়, সেই ঠাইতে মই তেওঁলোকৰ মাজত থাকোঁ।
তেতিয়া পিতৰে ওচৰলৈ আহি তেওঁক ক'লে,
হে প্ৰভু, মোৰ ভায়ে মোৰ অহিতে কেইবাৰ অপৰাধ কৰিলে মই তেওঁক ক্ষমা কৰিম, ৭বাৰলৈকেনে?
যীশুৱে তেওঁক ক'লে,
মই তোমাক নকওঁ, কিন্তু ৭০ গুণ ৭বাৰলৈকে। এই নিমিত্তে নিজৰ দাসবিলাকে সৈতে লেখ বুজ কৰিব খোজা এজন ৰজাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হয়। ৰজাই লেখ বুজ কৰিবলৈ ধৰিলত ১০,০০০ গাগৰী ৰূপৰ ধৰুৱা এজনক তেওঁৰ আগলৈ অনা হল। কিন্তু পৰিশোধ কৰিবলৈ তেওঁৰ উপায় নোহোৱাত তেওঁক আৰু তেওঁৰ ল'ৰা ছোৱালী আদি সৰ্বস্ব বেচি পৰিশোধ কৰিবলৈ তেওঁৰ প্ৰভুৱে আজ্ঞা দিলে। তাতে সেই দাসে দণ্ডৱতে তেওঁক প্ৰণাম কৰি ক'লে, হে প্ৰভু, সহন কৰক, মই আটাইখিনি পৰিশোধ কৰিম। তেতিয়া সেই দাসৰ প্ৰভুৰ মৰম লাগিলত তেওঁক মুক্ত কৰিলে আৰু তেওঁ ধাৰো ক্ষমা কৰিলে। কিন্তু সেই দাসে বাহিৰলৈ গৈ তেওঁ এশ আধলিৰ ধৰুৱা এজনক সহদাসক পায় তেওঁৰ ডিঙিত ধৰি ডিঙিত টেপা দি ক'লে, তই দিবলগীয়াখিনি দে। তাতে তেওঁ সহদাসে দণ্ডৱতে কাবৌ কৰি ক'লে, সহন কৰক, মই আপোনাক পৰিশোধ কৰিম। কিন্তু তেওঁ সন্মত নহৈ দিবলগীয়াখিনি পরিশোধ নকৰা মানলৈকে তেওঁক বন্দীশালত সোমোৱাই থলে গৈ। তাতে তেওঁৰ সহদাসবিলাকে এই ঘটনা দেখি অতিশয় দুখিত হৈ তেওঁলোকৰ প্ৰভুৰ ওচৰলৈ গৈ যি যি ঘটিল এই সকলোকে জনালে। তেতিয়া তেওঁৰ প্ৰভুৱে তেওঁক ওচৰলৈ মতাই ক'লে, হে দুষ্ট দাস, তই মোক কাবৌ কৰাত তোৰ সেই সকলো ধাৰ ক্ষমা কৰিলোঁ। তেন্তে মই যেনেকৈ তোক দয়া কৰিছিলোঁ, তয়ো তেনেকৈ তোৰ সহদাসক দয়া কৰা উচিত নাছিল নে? তেতিয়া তেওঁৰ প্ৰভুৰ খং উঠি দিবলগীয়া আটাইখিনি পৰিশোধ নকৰা মানলৈকে তেওঁক যাতনাকাৰীবিলাকৰ হাতত পোধাই দিলে। তোমালোক প্ৰতিজনে যদি নিজ নিজ ভাইৰাক অন্তৰে সৈতে ক্ষমা নকৰা, তেন্তে মোৰ স্বৰ্গীয় পিতৃয়েও তোমালোকক সেইদৰেই কৰিব।